আদিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ একাবেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তিবচন।
আজি দেই পবিত্ৰ ক্ষণতে উজলি উঠক খ্ৰীষ্টৰ জ্যোতি।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটি নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠানখনি কেনে পাইছে আপুনি বাৰু আমালৈ কেতিয়াবা চিঠি লিখি জনাইছেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াবচোন।
কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে।
আহকচোন প্ৰাৰ্থনাৰে আমাৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ। হওক প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তোমাক ধন্যবাদ দিছোঁ কিয়নো তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলৰ আগত তুমি নিজকে প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথম কৰিন্থিয়া নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো আৰু আজি এই প্ৰথম কৰিন্থিয়া পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। 6 নম্বৰ পদটো পাঠ কৰি দিছো। তেওঁবিলাকে যেনেকৈ কামনা কৰিছিল আমিও যেন তেনেকৈ মন্দ বিষয়ৰ কামনা নকৰোঁ, এইকাৰণে সেই ঘটনাই আমালৈ আৰ্হি হ'ল। প্ৰিয় শ্ৰোতা, 10 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা 5 নম্বৰ পদলৈ আমি পাইছিলো যে জাতি হিচাপে ইছৰাইলে অনেক স্বাধীনতা লাভ কৰিছিল, কিন্তু তথাপিতো তেওঁলোকৰ বহু লোকে ঈশ্বৰৰ ক্ৰোধত বিনাশ হ'বলগীয়া হ'ল। স্বাধীনতা অপব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকে এনেদৰে ভুগিবলগীয়া হৈছিল। 6 নম্বৰ পদটিত কোৱা হৈছে তেওঁলোকে মন্দলৈ কামনা কৰিছিল, সেই মন্দ কাম বাৰু কি? গণনা পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 4-6 পদলৈ এইদৰে লিখা আছে, তাৰ পাছত তেওঁবিলাকৰ মাজত থকা মিশ্ৰিত লোকবিলাকে খকুৱা স্বভাৱ কৰিবলৈ ধৰিলে, আৰু ইছৰাইলৰ সন্তানবিলাকেও পুনৰাই কান্দি কান্দি কৈছিল, আমাক মঙহ খাবলৈ কোনে দিব? আমি মিছৰ দেশত বিনামূল্যে যি যি মাছ খাইছিলো তালৈ আৰু তিয়ঁহ, খৰমুজা, নহৰু, পিঁয়াজ আৰু পৰুলৈ মনত পৰে, আৰু এতিয়া আমাৰ প্ৰাণ শুকাল, আমাৰ আগত এই মান্নাৰ বাহিৰে আৰু একোৱেই নাই। প্ৰিয় শ্ৰোতা, চাওকচোন, নহৰু, পিঁয়াজ, মাছ মাংস ইত্যাদি খাবলৈ বিচৰাটো জানো মন্দ কাম নিশ্চয় নহয়, কিন্তু যাত্ৰাকালত এইবিলাক বস্তু খোৱাটো ঈশ্বৰে বিচৰা নাছিল, সেইকাৰণে তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে ভূৰ বুৰাবলৈ ধৰিছিল, আৰু এইবিলাকেই আছিল তেওঁলোকৰ ঈশ্বৰ বিৰুদ্ধাচৰণৰ আৰম্ভণি। এনেকুৱা আচৰণে মানুহক কেনেকৈ পাপলৈ টানি নিয়ে আপুনি জানেনে? এডেন বাগিচাৰ ঘটনাটোলৈকে চাওক। আদি পুস্তক 3:6 ঈশ্বৰৰ বচনে কৈছে, তেতিয়া নাৰীয়ে সেই গছৰ ফল খাবলৈ ভাল, চকুৰো লোভজনক আৰু জ্ঞান দিয়াৰ কথাটো মনোমোহা যেন দেখি তাক ছিঙি খালে আৰু লগত থকা তেওঁৰ গিৰিয়েকক দিলে, তাতে তেওঁও খালে। প্ৰিয় শ্ৰোতা, এইটো আছিল ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে মানুহৰ কিবা এটা কৰাৰ ইচ্ছা। ইচ্ছা কি বস্তু বাৰু? মনোবিজ্ঞানীসকলে এই বিষয়ে দুটা কথা কয়, তাৰে এটা হ'ল স্থগিতকৰণ আৰু আনটো হ'ল নিষেধকৰণ। ইয়াৰ বিপৰীতে ইচ্ছা হ'ল মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ বস্তু। সেই সময়ত মানুহে ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে কিবা এটা কৰিব বিচাৰিছিল, কিন্তু ঠিক সেই সময়খিনিত তেওঁলোকে ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে তেনে এটা কাম কৰাটো ঈশ্বৰে ইচ্ছা কৰা নাছিল। 7 নম্বৰ পদ, আৰু তেওঁবিলাকৰ মাজৰ কিছুমান যেনেকৈ দেৱপূজক হৈছিল, তোমালোক তেনে নহবা। সেই বিষয়ে এনে লিখা আছে, মানুহবিলাকে ভোজন পান কৰিবলৈ বহিল, পাছে ধেমালি কৰিবলৈ উঠিল। প্ৰিয় শ্ৰোতা, এই পদটিৰ এটি দীঘল বিশ্লেষণ আছে। অৰণ্যৰ মাজেৰে ইছৰাইলীয়সকলে যাত্ৰাত থাকোঁতে এবাৰ মুচিৰ অনুপস্থিতিত তেওঁলোকে এটি সোণৰ দামৰি নিৰ্মাণ কৰি ঈশ্বৰৰ ঠাইত সেই দামৰিটোকেই সেৱা পূজা কৰিছিল আৰু তাৰ আগত ভোজন পান কৰি নাচ গান কৰিছিল। তেওঁলোকৰ এই কাৰ্যত ঈশ্বৰ অসন্তুষ্ট হৈছিল। এতিয়া কৰিন্থিয়া লোকসকলেও যেন একে কামকেই নকৰে তাৰ বাবে সুকীয়াই দিয়া হৈছে। 8-10 নম্বৰ পদ, আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ ব্যভিচাৰ কৰাত একেদিনাই 1,30,000 মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁ হওক। আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ পৰীক্ষা কৰাত সাপৰ দ্বাৰাই বিনষ্ট হ'ল, তেনেকৈ আমি প্ৰভুৰ পৰীক্ষা নকৰোঁ হওক। আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ গৰিহণা দিয়াত তেওঁবিলাক সংহাৰকৰ দ্বাৰাই বিনষ্ট হ'ল, তোমালোকে তেনেকৈ গৰিহণা নিদিবা হওক। প্ৰিয় শ্ৰোতা, এই পদকেইটাৰ যোগেদি পৌলে আমাৰ আগত তেওঁলোকৰ মন্দ কৰ্মবোৰৰ এখন তালিকা দাঙি ধৰিছে। ইয়াৰ পৰা বুজা যায় যে তেওঁলোকে এটাৰ পাছত আনটো ঈশ্বৰ বিৰোধী কাম কৰিয়েই আছিল। তেওঁলোকৰ কাৰণে ঈশ্বৰৰ এটা সুন্দৰ আঁচনি আছিল। কেৱল তেওঁলোকৰ কাৰণেই নহয়, আমাৰ কাৰণেও ঈশ্বৰৰ সুন্দৰ আঁচনি আছে। ঈশ্বৰে মানুহৰ ভাল হোৱাটোৱেই সদায় বিচাৰে, কিন্তু ইছৰাইলৰ দৰে আমি মানুহবিলাকে প্ৰতিটো মুহূৰ্ততে তেওঁৰ বিৰোধিতা কৰোঁ। 11 নম্বৰ পদটো পঢ়িছো, তেওঁবিলাকলৈ আৰ্হিস্বৰূপে এইবোৰ ঘটিছিল, আৰু শেষ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ লিখা আছে। প্ৰিয় শ্ৰোতা, আজি আমিও যেন শিক্ষা পাব পাৰোঁ, সেইকাৰণে এইবোৰ কথা লিখা হৈছে। আমাৰ খ্ৰীষ্টীয় লোক হিচাপে স্বাধীনতা আছে, কিন্তু আমাৰ সেই স্বাধীনতা আমি ঈশ্বৰৰ ইচ্ছা অনুসাৰে ব্যৱহাৰ কৰিব লাগে। 12 নম্বৰ পদ। এইকাৰণে যিকোনোৱে থিৰে আছো বুলি ভাবে তেওঁ যে নপৰে তাৰ নিমিত্তে সাৱধান হওক। প্ৰিয় শ্ৰোতা, আমি খ্ৰীষ্টীয় লোকসকল যিয়েই নহওঁ কিয়, যিকোনো মুহূৰ্ততে আমি পৰিব পাৰোঁ। ভুল কৰিয়েই হওক বা বাধা পায়েই হওক, পৰাটো আমাৰ কাৰণে অতি সহজ। আপুনি এজন পৰিপক্ক খ্ৰীষ্টীয় লোক হ'ব পাৰে, নাইবা এজন প্ৰকৃত সাধুলোকো হ'ব পাৰে, তথাপিতো আপুনি পৰিব পাৰে। সেইকাৰণে আমি সদায় সাৱধান হ'ব লাগে। ঈশ্বৰৰ ইচ্ছামতে চলিবলৈ সদায়েই সজাগ সচেতন জীৱন যাপন কৰিব লাগে আৰু আমাৰ জীৱনত পবিত্ৰ আত্মাক হেঁচা দি ৰাখিব নালাগে। 13 নম্বৰ পদ। যি পৰীক্ষা মানুহবিলাকত চলে তাৰ বাহিৰে তোমালোকলৈ আন পৰীক্ষা ঘটা নাই, কিন্তু ঈশ্বৰ বিশ্বাসী, তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব, কিন্তু যাতে তোমালোকে সহিব পাৰিবা তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব। প্ৰিয় শ্ৰোতা, কিছুমান মানুহে ভাবে যে তেওঁ যেনেকুৱা পৰীক্ষা বা প্ৰলোভনত পৰিছে তেনেকুৱা আন কোনো মানুহেই পৰা নাই, কিন্তু তেনে নহয়। আপোনাৰ দৰে আনলৈকো একে পৰীক্ষা আহে, কিন্তু আনন্দৰ কথা এইটোৱেই যে তেওঁ আমাক পৰীক্ষাৰ পৰা হাত সাৰিবলৈ উপায়ো দিয়ে, কাৰণ ঈশ্বৰ বিশ্বাসী। আপুনি সহ্য কৰিব পৰাতকৈ অধিক কঠিন পৰীক্ষাত তেওঁ আপোনাক নেপেলায়। 14 আৰু 15 পদ। এইকাৰণে হে মোৰ প্ৰিয়বিলাক, দেৱপূজাৰ পৰা পলোৱা, মই তোমালোকক বুদ্ধিমান জানি কওঁ, তোমালোকে নিজে মোৰ কথা বিবেচনা কৰা। দেৱপূজা হয়তো আপোনাৰ কাৰণে প্ৰলোভন নহ'ব পাৰে, কিন্তু কৰিন্থত হলে দেৱপূজা এটা প্ৰলোভন আছিল, কাৰণ সেয়া আমোদ প্ৰমোদৰ এক কেন্দ্ৰস্বৰূপ আছিল। কিন্তু আজি আমাৰ বাবে ধন সম্পত্তি, ক্ষমতা, মান মৰ্যাদা ইত্যাদি দেৱপূজাৰ নিচিনা হ'ব পাৰে, সেইবোৰৰ পৰা আমি সাৱধানে থাকিব লাগে। 16-19 পদ। আমি যি আশীৰ্বাদৰ পাণপাত্ৰক আশীৰ্বাদ কৰোঁ সেয়া খ্ৰীষ্টৰ তেজেৰে সহভাগিতা নহয়নে? আৰু যি পিঠা ভাঙো সেয়ে খ্ৰীষ্টৰ শৰীৰৰ সহভাগিতা নহয়নে? কিয়নো অনেক যি আমি সকলোৱেই এক পিঠা এক শৰীৰ, কাৰণ আমি সকলোৱেই সেই এক পিঠাৰ ভাগী। মাংসিক ইছৰাইলক চোৱা, যিবিলাকে উৎসৰ্গ কৰি বলি খায় তেওঁবিলাক বেদীৰ সহভাগী নহয়নে? তেন্তে মই কি কৈছো, দেৱতাৰ প্ৰসাদ কিবা হয় বা দেৱতাই কিবা হয় এইবুলি কৈছোনে? প্ৰিয় শ্ৰোতা, ইয়াত পৌলে কৈছে যে দেৱতা একো নহয়, গতিকে তাৰ আগত উৎসৰ্গ কৰা প্ৰসাদো একো নহয়, সেই প্ৰসাদৰ বস্তুখিনিৰ একো পৰিৱৰ্তন নহয়। পৌলৰ এই উক্তি অতি যুক্তিপূৰ্ণ। 20 নম্বৰ পদ। তেনে নহয়, কিন্তু পৰজাতিবিলাকে যি যি বলিদান কৰে তাক ঈশ্বৰৰ উদ্দেশ্যে নহয়, ভূত পিশাচৰ উদ্দেশ্যেহে কৰে, ইয়াকেহে কৈছো। আৰু তোমালোকে যেন ভূত পিশাচৰ সহভাগী হোৱা মোৰ এনে ইচ্ছা নাই। খ্ৰীষ্টীয় লোকৰ বহু প্ৰকাৰৰ স্বাধীনতা আছে হয়, কিন্তু দেৱপূজাৰ আঁৰত ভূত পিশাচ আছে কাৰণে আমি দেৱপূজাত ভাগ লোৱা উচিত নহয়। 21 পদ। তোমালোকে প্ৰভুৰ পাণপাত্ৰ আৰু ভূত পিশাচৰ পাণপাত্ৰ এই উভয়ত পান কৰিব নোৱাৰা। প্ৰভুৰ মেজ আৰু ভূত পিশাচৰ মেজ এই উভয়ৰো ভাগী হ'ব নোৱাৰা। এৰা, এই কথা আমি বহলাই নকলেও বুজি পাওঁ। 22 আৰু 23 নম্বৰ পদ। নতুবা আমি প্ৰভুৰ ঈৰ্ষা জন্মাব খুজিছো নেকি? আমি জানো তেওঁতকৈ বলৱন্ত। সকলো অবাধ কিন্তু সকলোৱে হিতজনক নহয়, সকলো অবাধ কিন্তু সকলোৱে বৃদ্ধি নকৰে। প্ৰিয় শ্ৰোতা, এই পদ দুটিৰ দ্বাৰা পৌলে পুনৰ আৰম্ভণিলৈ ঘূৰি গৈছে আৰু কৈছে যে প্ৰশ্নসূচক যিকোনো কাম কৰিবলৈ তেওঁৰ স্বাধীনতা আছে, কাৰণ সেইবোৰৰ উচিত অনুচিতৰ বিষয়ে বাইবেলে একো নকয়। কিন্তু তথাপিতো সেই কাৰ্যই যদি বিশ্বাসত দুৰ্বল ভাই এজনক আঘাত কৰে তেন্তে সেই কাম নকৰাই ভাল। 24 নম্বৰ পদটো পঢ়িছো। প্ৰতিজনে নিজৰ হিত নিবিচাৰি পৰৰ হিত বিচাৰক। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে আমি খ্ৰীষ্টীয় লোকসকলে আচৰিত স্বাধীনতা পাইছো, কিন্তু সেই স্বাধীনতা নিজৰ ইচ্ছা বা সুবিধামতে ব্যৱহাৰ নকৰি আনৰ মংগলৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব। প্ৰেমৰ দ্বাৰাহে আমি আমাৰ স্বাধীনতা ব্যৱহাৰ কৰিব লাগে। এজন খ্ৰীষ্টীয় লোকৰ স্বাধীনতা নিয়ম বা আইন কানুনেৰে বন্ধা হ'ব নালাগে, কিন্তু প্ৰেমৰ দ্বাৰাহে তেওঁৰ স্বাধীনতা বন্ধা হ'ব লাগে। তেওঁৰ স্বাধীনতাই আনৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলায় বা খ্ৰীষ্টৰ প্ৰতি কেনেকুৱা এটা ধাৰণা দিয়ে তালৈ সদায় সতৰ্ক হ'ব লাগে। 25 আৰু 26 পদ। যিকোনো বস্তু বজাৰত বেচে দুখাদুখ জ্ঞানৰ কাৰণে একো নুসুধি নুপুচি তাক ভোজন কৰিবা, কিয়নো পৃথিৱী আৰু তাৰ পৰিপূৰ্ণতা প্ৰভুৰেই। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় লোকে ঈশ্বৰৰ সৃষ্টিৰ সকলো বস্তুকেই উপভোগ কৰিব পাৰে, সৌন্দৰ্যই হওক বা উৎপাদিত বস্তুৱেই হওক। কিন্তু এই সকলো কৰোঁতে এটা কথাই চাব লাগে, যাতে তাৰ দ্বাৰা আন বিশ্বাসীয়ে আঘাত নাপায় বা আন বিশ্বাসীৰ বিশ্বাস দুৰ্বল নহয়। এতিয়া আমি 27 নম্বৰ পদটো পঢ়িছো। খ্ৰীষ্টত বিশ্বাস নকৰাবিলাকৰ কোনোৱে তোমালোকক নিমন্ত্ৰণ কৰিলে তোমালোকে যদি যাবলৈ সন্মত হোৱা, তেন্তে দুখাদুখ জ্ঞানৰ কাৰণে একো নুসুধি নুপুচি যিকোনো বস্তু তোমালোকৰ আগত থোৱা হয় তাকে ভোজন কৰিবা। খ্ৰীষ্টীয় লোকৰ এয়াও এটা সুন্দৰ স্বাধীনতা যে আন অখ্ৰীষ্টীয় লোকৰ ঘৰলৈ গৈ আমি খোৱা বোৱা কৰিব পাৰোঁ। পায় নাপায় এইবোৰ কথালৈ আমি আৰু ভয় কৰিব নালাগে। 28 নম্বৰ পদ, কিন্তু কোনোৱে যদি তোমালোকক এইয়ে বলি দিয়া বুলি কয়, তেন্তে সেই কথা জনোৱাজনৰ কাৰণে আৰু দুখাদুখ জ্ঞানৰ কাৰণে তাক ভোজন নকৰিবা। প্ৰিয় শ্ৰোতা, এই পদটিত এটা নীতিৰ কথা উল্লেখ কৰা হৈছে আৰু এইটো একেবাৰে নতুন বিষয়। ইয়াৰ আগৰ পদকেইটাত পৌলে আমাক যিকোনো খাদ্যবস্তু প্ৰশ্ন নকৰাকৈ খাবলৈ পৰামৰ্শ দিছে, কিন্তু ইয়াত হলে বলি দিয়া বুলি যদিহে উপযাচি কয় তেন্তে খাবলৈ বাধা কৰিছে। ইয়াৰ কাৰণটো হ'ল এনেধৰণৰ। ধৰা হওক খোৱা মেজত আপোনাৰ বাবে ৰন্ধা মঙহ উলিয়াই দিছে আৰু তাৰ পৰা আপুনি খাবলৈ লৈছে। তেনেতে আপোনাৰ লগত বহাজনে যদি কয় এই মঙহ দেৱতাৰ আগত উৎসৰ্গা কৰা হৈছে, তেনেক্ষেত্ৰত আপুনি সেই মঙহ নাখাব। অৱশ্যে সেই মঙহ খালে আপোনাৰ যে ভুল হ'ব নাইবা আপুনি যে অসুচি হ'ব তেনে কথা কোৱা হোৱা নাই, আনকি আপোনাৰ পৰিত্ৰাণো হেৰাই নাযায়। কিন্তু আপুনি যদি খায় তেনে আপোনাক জনাই দিয়াজনৰ কিবা ক্ষতি হ'ব পাৰে। সেই মঙহ খোৱা কাৰণে আপোনাৰ বিবেকে আপোনাক দোষী নকৰিব পাৰে, কিন্তু তেওঁৰ বিবেকত নানা ধৰণৰ চিন্তাৰ উদয় হ'ব পাৰে। সেইকাৰণে তেওঁৰ মংগলৰ কাৰণেই আৰু দুখাদুখ জ্ঞানৰ কাৰণেই আপুনি সেই মঙহ নাখাব। আপুনি সেই মঙহ খাব নালাগে বুলি একো নিয়ম নাই, কিন্তু আপুনি আপোনাৰ সেই ভাইক প্ৰেম কৰিব লাগে। আপোনাৰ স্বাধীনতা আছে, কিন্তু সেই স্বাধীনতা ভাইৰ মংগলৰ বাবে ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে আপোনাৰ ভাইৰ বিবেকৰ শুদ্ধতাৰ কাৰণে আপুনি সেই মঙহ নাখাব। এইটোৱেই হ'ল পৌলে ক'ব বিচৰা মূল কথা। এইবাৰ 29 আৰু 30 নম্বৰ পদ দুটা পাঠ কৰি দিছো। দুখাদুখ জ্ঞান বুলি যে কৈছো সেয়ে তোমাৰ নহয় আনৰহে, কিয়নো মোৰ স্বাধীনতা অন্যৰ দুখাদুখ জ্ঞানৰ দ্বাৰাই কিয় সুদবিচাৰ কৰা হয়? মই যদি কৃতজ্ঞতাৰে ভোজন কৰোঁ তেন্তে যি বস্তুৰ নিমিত্তে ধন্যবাদ কৰোঁ তাৰ নিমিত্তে মই নিন্দিত হওঁ কিয়? প্ৰিয় শ্ৰোতা, এই পদ দুটিত কোৱা কথাখিনি অকল সত্যই নহয়, আমাৰ সমাজত অতি বাস্তৱো। কাৰণ যিসকল লোকে নতুনকৈ খ্ৰীষ্টক গ্ৰহণ কৰিছে তেওঁলোকে ভালদৰে জানে যে কিছুমান বিশেষ খাদ্যবস্তু খাবলৈ নহয় বা নাখাবলৈ নহয়, কিন্তু আত্মাৰ অনন্তকলীয়া পৰিত্ৰাণৰ কাৰণেহে তেওঁলোকে খ্ৰীষ্টক গ্ৰহণ কৰিছে। কিন্তু আন মানুহে পৰিত্ৰাণৰ কথাটো বুজি নাপায়, বৰং ভাবে যে সেই অমুকা তমুকাই খাবলৈহে খ্ৰীষ্টীয় পন্থী হ'ল। এই ধাৰণাটো আপোনাৰ নহয়, কিন্তু আপোনাৰ বিষয়ে অবান্তৰ কথা ভবাসকলৰহে। এই অবান্তৰ ধাৰণাই হ'ল তেওঁলোকৰ দুখাদুখ জ্ঞান। গতিকে তেওঁলোকৰ দুখাদুখ জ্ঞানৰ দ্বাৰাই আপোনাৰ স্বাধীনতাৰ সুদবিচাৰ হ'বলৈ কিয় দিব? তাতকৈ আপুনি নোখোৱাই ভাল। আনহাতে খ্ৰীষ্টীয় লোকসকলৰ এটা দস্তুৰ আছে যে আমি খোৱা বস্তুৰ বাবে ঈশ্বৰক ধন্যবাদ দিহে খাওঁ। এতিয়া যি বস্তুৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিওঁ তাৰ বাবে আমি আনৰ দ্বাৰা নিন্দিত হ'ম জানো? তেনে নহওক। এইখিনিতে এটা কথা আপোনালোকক ক'ব খুজিছো। আমি বহুতো মানুহক লগ পাওঁ যিসকল লোক আগতে হয়তো খ্ৰীষ্টীয় বিশ্বাসত নাছিল। তেওঁলোক বেলেগ বেলেগ সমাজৰ বেলেগ বেলেগ পৰিৱেশৰ পৰা অহা লোক, কিন্তু প্ৰভু যীশুখ্ৰীষ্টকেই তেওঁলোকে নিজৰ নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি খ্ৰীষ্টলৈ আহিছে। কিন্তু কতা খ্ৰীষ্টক পাই তেওঁলোকে যি পায় তাকে খাবলৈতো লোৱা নাই? আগতে যিবিলাক বস্তু তেওঁলোকে খোৱা নাছিল সেইবিলাক তেওঁলোকে এতিয়াও নাখায়, কাৰণ খাবলৈ তেওঁলোকে আচলতে খ্ৰীষ্টীয় বিশ্বাসলৈ অহা নাই। সেইকাৰণে আনৰ বিবেকৰ দ্বাৰা আমাৰ সুদবিচাৰ হ'বলৈ দিমনে? ইয়াৰ উত্তৰ পৌলে 31 নম্বৰ পদত এইদৰে দিছে, এতেকে তোমালোকে ভোজন পান আদি যি যি কৰ্ম কৰা সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা। প্ৰিয় শ্ৰোতা, খোৱা বোৱাৰ কথাকে লৈ কেইবাটাও মহৎ নীতিৰ কথা আমি ইতিমধ্যে জানিলো। তাৰে ভিতৰত এটা মূল নীতিৰ বিষয়ে পৌলে কৈছে যে সকলো অবাধ কিন্তু সকলোৱেই হিতজনক নহয়, সকলো অবাধ কিন্তু সকলোৱেই বৃদ্ধি নকৰে। ইয়াৰ অৰ্থ হৈছে আমি যি যি খাওঁ, যি যি পান কৰোঁ বা যি যি আচৰণ কৰোঁ সেই সকলোকে ঈশ্বৰৰ গৌৰৱৰ কাৰণেহে আমি কৰিব লাগে। এই পৰীক্ষাটো প্ৰতিজন খ্ৰীষ্টীয় লোকে নিজৰ জীৱনত প্ৰয়োগ কৰি চাব লাগে। আমাৰ ধাৰণা কৰিম নে নকৰিম তেনে নহয়, কিন্তু কৰিব পাৰিম নে নোৱাৰিম আৰু কৰিলে ঈশ্বৰৰ গৌৰৱ হ'ব নে নহ'ব সেইটোহে চাব লাগে। দুৰ্ভাগ্যবশতঃ এনেকুৱা বহু খ্ৰীষ্টীয় লোক আছে যিসকলে ঈশ্বৰৰ গৌৰৱৰ কাৰণে গীৰ্জালৈ নাযায়, কিন্তু আনৰ দুখ উলিয়াবলৈ আৰু পৰচৰ্চা কৰিবলৈহে যেন তেওঁলোক গীৰ্জালৈ যায়। কিন্তু তেনেকুৱা এটা মনোভাৱেৰে গীৰ্জালৈ নগৈ ঘৰতে বহি থকাই আচলতে ভাল, কাৰণ আমি ঈশ্বৰৰ গৌৰৱৰ বিষয়টো সদায় মনত ৰাখিব লাগে। এইবাৰ 32 নম্বৰ পদটো পাঠ কৰি দিছো। অনেকে পৰিত্ৰাণ পাবলৈ মই যেনেকৈ নিজৰ হিত নিবিচাৰি তেওঁলোকৰ হিত বিচাৰি সকলো বিষয়তে সকলোকে সন্তুষ্ট কৰোঁ। প্ৰিয় শ্ৰোতা, ইয়াত পৌলে কৈছে যে খোৱা বোৱা, আচাৰ ব্যৱহাৰ, প্ৰেম ইত্যাদি পৌলে আনলৈ যেনেদৰে কৰিছিল আমিও ঠিক সেইদৰে কৰা উচিত। অৰ্থাৎ আমি কৰা কাম সৰুৱেই হওক বা ডাঙৰেই হওক, তাক ঈশ্বৰৰ গৌৰৱৰ কাৰণে কৰিব পাৰোঁ। যেনে অশিক্ষিত খ্ৰীষ্টীয় মহিলা এগৰাকীয়ে ঈশ্বৰৰ গৌৰৱৰ কাৰণে বাচন ধুব বা গীৰ্জাঘৰৰ মজিয়াকেই সাৰিব পাৰে, সেইদৰে এজন পুৰুষেও মাটি খান্দি ফুল ৰুই গীৰ্জাঘৰৰ চৌহদ সুন্দৰ কৰি ঈশ্বৰৰ গৌৰৱ কৰিব পাৰে। ইয়াত কামৰ ধৰণৰ লগত কোনো কথা নাই। কথা হ'ল, আমি যদি ঈশ্বৰৰ গৌৰৱৰ কাৰণে কৰিব নোৱাৰো তেন্তে সেই কাম নকৰাই ভাল। মনত ৰাখিব যে আমি জগতৰ আগত খ্ৰীষ্টৰ একো একোজন সাক্ষীস্বৰূপ। আমাৰ সাক্ষ্যৰ দ্বাৰা যেন আনে পৰিত্ৰাণ পাব পাৰে, সেইটোহে হ'ব লাগে আমাৰ লক্ষ্য। প্ৰিয় শ্ৰোতা, আমি আনক আচৰণ শিকোৱাতকৈ নিজে সহজ আচৰণত চলাই ভাল। এটা কথা কওঁ, সঁচা ঘটনা, এবাৰ এজন মানুহে খ্ৰীষ্টীয় পুস্তিকা বিতৰণ কৰি ফুৰিছিল। তেনে এজন সাধাৰণ মানুহ আহিলত তেওঁৰ হাততো এখন পুস্তিকা তুলি দিলে। লগে লগে তেওঁ প্ৰশ্ন কৰিলে, এইখন কি? উত্তৰত তেওঁ ক'লে, এইখন পুস্তিকা, আপুনি পঢ়কচোন। তেতিয়া মানুহজনে ক'লে, মই পঢ়িব নাজানো, কিন্তু আচৰণৰ দ্বাৰাই মানুহক চিনিব পাৰোঁ। সেইকাৰণে মই পুস্তিকাখন নলওঁ, কিন্তু আপোনাৰ আচৰণ হ'লে মই ভালদৰে নিৰীক্ষণ কৰিম যে আপুনি কেনেকুৱা মানুহ। হয় প্ৰিয় শ্ৰোতা, মানুহবিলাকে কিতাপত খ্ৰীষ্টৰ বিষয়ে পঢ়ি চোৱাতকৈ আমাৰ জীৱনৰ আচৰণবিলাকে বেছি ভালকৈ অধ্যয়ন কৰে আৰু তাৰ যোগেদি খ্ৰীষ্টৰ বিষয়ে জানিব বিচাৰে। সেইকাৰণে আমি কেনেকুৱা খ্ৰীষ্টৰ সাক্ষ্য বহন কৰিছোঁ সেইটো বৰ দৰকাৰী কথা। আজি খ্ৰীষ্টিয়ানসকল নানা বিষয়ত সমালোচনাৰো পাত্ৰ হৈছে, তাৰ কাৰণ আচলতে তেওঁলোক নিজেই। তেওঁলোকে আমাক ঠিকেই অধ্যয়ন কৰিছে। এইবাৰ 33 নম্বৰ পদটো পঢ়িছোঁ। তেনেকৈ তোমালোকেও যিহুদী কি গ্ৰীক কি ঈশ্বৰৰ মণ্ডলী কাৰো বিঘ্নজনক নহবা। প্ৰিয় শ্ৰোতা, এই পদটিৰ যোগেদি পৌলে গোটেই মানৱ জাতিটোক তিনিটা ভাগত ভাগ কৰিছে, যিহুদী, পৰজাতি আৰু ঈশ্বৰৰ মণ্ডলী। এই তিনিওটা শ্ৰেণীৰ মাজত খোৱা বোৱাৰ ক্ষেত্ৰত কিছুমান বিশেষ পাৰ্থক্য আছে, কিন্তু আমি যিসকল খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ মণ্ডলী হৈছো আমাৰ কাৰণে সকলো অবাধ। কিন্তু যিসকল ঈশ্বৰৰ মণ্ডলী হোৱা নাই, পৰিত্ৰাণ পোৱা নাই, তেওঁলোকৰ কাৰণে আমি যাতে বিঘিনিস্বৰূপ নহওঁ সেইকাৰণে আমি সদায় তেওঁলোকৰ দৃষ্টিত দোষাদোষৰ জ্ঞানৰ পৰা আঁতৰি থাকিব লাগে। আন এটা কথা হ'ল আমাৰ সাজ পোছাক। সাজ পোছাকৰ ক্ষেত্ৰতো আমি সাৱধান হ'ব লাগিব। সৰ্বসাধাৰণৰ দৃষ্টিত মাৰ্জিতভাৱে আৰু সমাজত প্ৰচলিত ধৰণে সাজ পোছাক আমি পিন্ধিব লাগিব। সাজ পোছাকৰ ক্ষেত্ৰতো আমাৰ স্বাধীনতা আছে, হয়, সেই স্বাধীনতা কিন্তু আমাৰ নিজৰ নহয়, যীশুখ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ পৰাহে পোৱা হৈছে। এয়া আমাক মানুহে দিয়ে বা সংবিধানে দিয়া স্বাধীনতা নহয়, এয়া আমাৰ স্বৰ্গীয় স্বাধীনতা। কিন্তু এই স্বৰ্গীয় স্বাধীনতাৰ কাৰণে যদি আমি জগতৰ মানুহৰ আগত ঘৃণাৰ পাত্ৰ হওঁ, তাতকৈ পৰিতাপৰ কথা আৰু কিবা থাকিব পাৰেনে? আমি মনত ৰখা উচিত যে সাজ পোছাকো খ্ৰীষ্টীয় আচৰণৰ এটা বিধি। ইয়াৰ যোগেদিও আমি এক ধৰণৰ সাক্ষ্য বহন কৰি আছো। সেই সাক্ষ্য ঈশ্বৰৰ গৌৰৱৰ কাৰণে হৈছে নে নাই, সেই কথা আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী লোকে তথা প্ৰতিজন পিতৃ মাতৃয়ে চিন্তা কৰি চোৱা উচিত। প্ৰিয় শ্ৰোতা, আপুনি যদিহে প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, তেনেহ'লে আপোনাৰ জীৱনৰ যোগেদি তেওঁক কেনেদৰে জগতৰ আগত প্ৰকাশ কৰি আছে চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
শ্ৰোতাসকললৈ এটি সুখবৰ। অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰতি মঙলবাৰ আৰু বৃহস্পতিবাৰে আমি প্ৰচাৰ কৰিবলৈ লৈছোঁ শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ভক্তি সুৰ। গতিকে ভক্তিবচন অনুষ্ঠানত প্ৰচাৰিত হোৱা গীতসমূহৰ ভিতৰত আপোনাৰ প্ৰিয় গীতটোৰ বিষয়ে লিখি আমালৈ পঠিয়াওকচোন। এতিয়া আপোনালৈ আগবঢ়াইছোঁ প্ৰভু যীশুৰ বন্দনাৰ আৰু এটি সুমধুৰ গীত।
জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতে বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতে বেলি লহিয়াই আৰু নকৰা দেৰি। পুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হল মুকৰি দুনয়ন ভৰি চোৱা। পুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হল মুকৰি দুনয়ন ভৰি চোৱা।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ ঠিকনা ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি যীশুৱে মাতে, আহা কাষলে হয় শংকা এৰি। অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি যীশুতে পাবা।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি যীশুৱে মাতে, আহা কাষলে ভয় শংকা এৰি। অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি যীশুতে পাবা সুখৰ আধাৰ, পাপ পৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা। যীশুতে পাবা সুখৰ আধাৰ, পাপ পৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতে বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু।